জয়মণি শইকীয়াই এতিয়া প্ৰধান বাতৰিসমূহ। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজি গুৱাহাটীৰ নেত্ৰী হাউচত উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰৰ বিষয়ত আলোচনা। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 24খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল আইতা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল। উত্তৰ পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰীসিন্ধিয়াই আজি গুৱাহাটীৰ নেত্ৰী হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে ঔদ্যোগিকৰণ আৰু ষ্টাৰ্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডনাৰ মন্ত্ৰালয়ৰ বিষয়াবৰ্গ, উত্তৰ পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰত আৰু বিকশিত পূৰ্বোত্তৰৰ ভৱিষ্যদৰ্শী আঁচনিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰই ডনাৰ মন্ত্ৰালয়ৰ বাজেট আবণ্টন 24,000 কোটিৰ পৰা প্ৰায় 82,000 কোটিলৈ বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব বুলি শ্ৰীসিন্ধিয়াই মত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত আন্তঃগাঁথনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, ষ্টাৰ্টআপ, উদ্যোগীকৰণ আৰু পৰ্যটন খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে খোৱাঙত বুঢ়ীদিহিং নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যখনৰ 24খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও 75টা ৰাজহচক্ৰৰ 2,406খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 39,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে শেহতীয়া বানত 90 জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোৱা গৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 299টা আশ্ৰয় শিবিৰত 41,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন অথবা ক্ষতিপূৰণৰ প্ৰদানৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰিছে। তেওঁ জনোৱা মতে বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে আৰু পানী শুকোৱাৰ পিছত সৰ্বসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা জিলা প্ৰশাসনে তৎকালে আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক যুৱতীসকলৰ মাজত উৎকণ্ঠা বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্ৰক্ৰিয়া 3 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ বাৰ্তাটোত উল্লেখ কৰে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও চৰকাৰে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে 2 দিনতে পৰীক্ষাৰ বিষয়সূচী ঘোষণা কৰা হ'ব। 14,000 পদৰ বাবে প্ৰায় 18 লাখ প্ৰাৰ্থীয়ে আবেদন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। 2013 চনত প্ৰাণীকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্ৰেচুইটিৰ হোৱা শিক্ষক শীঘ্ৰে লাভ কৰিব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকসকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোদাই দিয়া এটা নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ ফলত দুজনে বিনা বেতনে শিক্ষকতা কৰি অহা, 2013 চনত প্ৰাদেশীকৰণ কৰাৰ পিছত অতি কম সময় চাকৰি নিৰীক্ষক দৰমহা লাভ কৰা শিক্ষকসকল উপকৃত হ'ব। মাজুলী জিলা প্ৰশাসনে জিলাখনত বানৰ পাছত হ'ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্ৰতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভ্ৰমণ
শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাবৱেৰ হাতত 13 ৰাণৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী 2খন খেলত জয়লাভকৈ শৃংখলাত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ভৈৰৱৰ জিম্বাবৱেক 100 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত 23 ৰাণত বিজয় সাব্যস্ত কৰিছিল। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লী আৰু প্ৰচাৰ মাধ্যমে আজিৰে পৰা দিল্লীৰ টেগৰাছ ষ্টেডিয়ামত দুদিনীয়া ৰবট প্ৰতিযোগিতা ডি ডি ৰবট ইণ্ডিয়া 2024ৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ 45খন মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ 750জনৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ লগতে নিৰ্দিষ্ট সময়ত জটিল কাম সম্পাদন কৰিব। এই প্ৰতিযোগিতাৰ বিজয়ী দলটোৱে ভিয়েটনামত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় এছিয়া প্ৰশান্ত মহাসাগৰীয় সম্প্ৰচাৰসমূহৰ ৰবকন 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত অহা 30 জুলাইৰ পৰা 25 আগষ্টলৈ 133 সংখ্যক গ্ৰাউণ্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই উপলক্ষে ব্ৰিটিছ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিটিআৰৰ 5খন জিলাত কালিৰে পৰা 15 জুলাইলৈ ট্ৰফি, ভ্ৰমণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে কালি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গ্ৰাউণ্ড কাপ ট্ৰফি ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বাক্সা আৰু কাইলৈ কোকৰাঝাৰ জিলাত ট্ৰফি প্ৰদৰ্শন কৰা হ'ব। এতিয়া হওক আজি বন্ধুত্ব প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি এক চমু অৱলোকন আগবঢ়াইছে ৰাতিবুৰ হুছেইনে।
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ অৰ্থব্যৱস্থাত সৃষ্টি হোৱা 3টা বহিৰ্জাতীয় জোকাৰণিৰ ফলত অসংগঠিত খণ্ডত 16 লক্ষাধিক লোকৰ চাকৰি যোৱা বুলি এটা প্ৰতিবেদনযোগে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 1975 চনৰ 25 জুনত ঘোষণা হোৱা জৰুৰী অৱস্থাৰ সোঁৱৰণত কেন্দ্ৰীয় চৰকাৰে 25 জুনক সংবিধান হত্যা দিৱস ঘোষণা কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেপালৰ চৰকাৰৰ পতন, প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ পদত্যাগ শিৰোনামেৰে আমাৰ অসম কাকতে নেপালৰ সংসদত দেশখনৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল ওৰফে প্ৰচণ্ডৰ চৰকাৰে আস্থা ভোটত পৰাজিত হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। পতিয়নযোগ্য তথ্য প্ৰমাণ অবিহনে তথা একমাত্ৰ সন্দেহৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে কোনো ব্যক্তিকে বিদেশী সজাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আগন্তুক 60 বছৰত বিশ্বৰ জনসংখ্যা 200 কোটি বৃদ্ধি পাব বুলি ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেশ্যন প্ৰস্পেক্টছ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গ্ৰামীণ যাতায়াত ব্যৱস্থা শক্তিশালীকৰণ তথা অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অসমলৈ 378.68 কোটি টকা অনুমোদন জনোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি 5 জুলাই পৰ্যন্ত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 5.16 বিলিয়ন ডলাৰ বৃদ্ধি হৈ 657 বিলিয়ন ডলাৰৰ নতুন অভিলেখ উচ্চতাত উপনীত হোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসানৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীৰ নেত্ৰী হাউচত উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপৰ প্ৰসাৰ বিষয়ত আলোচনা। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 24খন জিলাৰ প্ৰায় 14 লাখ লোক এতিয়াও বানৰ কবলত। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি 4ৰ্থখন খেল। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।